এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, গুৱাহাটীৰ বৰ্ষাপাৰাত কাইলৈৰ পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া টেষ্টৰ বাবে অসম ক্ৰিকেট এছ'চিয়েচনৰ প্ৰস্তুতি সম্পূৰ্ণ, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ন্যায়িক আয়োগৰ বিভিন্ন দল সংগঠন তথা ব্যক্তিৰ শপতনামা আৰু সাক্ষ্য গ্ৰহণৰ আজি অন্ত, কাইলৈ দাখিল কৰা হ'ব অসম চুক্তিৰ দফা ৰূপায়ণ উপ সমিতিৰ চূড়ান্ত প্ৰতিবেদন, আৰু গুৱাহাটীত 27 নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ উত্তৰ পূব পেৰা ক্ৰীড়া সমাৰোহৰ দ্বিতীয় সংস্কৰণৰ আয়োজন। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়ামত কাইলৈৰ পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ'ব। অসম ক্ৰিকেটৰ 76 বছৰীয়া ইতিহাসত ৰাজ্যখনত হ'বলগীয়া প্ৰথমখন টেষ্টৰ বাবে BCCI তথা অসম ক্ৰিকেট সন্থাই প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আজি দুয়োটা দলৰ অধিনায়কে কাইলৈৰ খেল সম্পৰ্কে সাংবাদিকক সম্বোধন কৰে। আঘাতৰ বাবে দ্বিতীয় টেষ্টৰ পৰা বাদ পৰা ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলৰ স্থানত ঋষভ পণ্টক দলৰ নেতৃত্বৰ দায়িত্ব দিয়া হৈছে। আজিৰ সংবাদমেলতে ঋষভ পণ্টক দিয়া অধিনায়কৰ দায়িত্বৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। সাংবাদিকক সম্বোধন কৰি ঋষভ পণ্টে কয় যে তেওঁৰ 2018 চনত গুৱাহাটীতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল। গুৱাহাটীতে তেওঁ টেষ্ট ক্ৰিকেটৰ অধিনায়ক হিচাপে অভিষেক ঘটিব। গুৱাহাটী টেষ্টৰ বাবে বৰ্তমানলৈ 20,000তকৈও অধিক টিকট বিক্ৰী হোৱা বুলি অসম ক্ৰিকেট সংস্থাই জানিবলৈ দিছে। গুৱাহাটীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ইতিহাসৰ লগতে প্ৰথমবাৰৰ বাবে কাইলৈ হ'বলগীয়া টেষ্টখনক লৈ আশা প্ৰত্যাশা সন্দৰ্ভত আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে হোৱা কথা বতৰাত জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক জিতেন গগৈয়ে এইদৰে কয়।
অসমত যিখন প্ৰথম আন্তৰ্জাতিক ক্ৰিকেট খেল হৈছিল সেইখন হৈছিল নেহেৰু ষ্টেডিয়ামত আৰু হৈছিল ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত। ভাৰতীয় দলটো সেই 83 বিশ্বকাপত বিশ্বকাপ বিজয়ী হৈছিল আৰু চাঞ্চল্যকৰভাৱে তেওঁলোকে পৰাজিত কৰিছিল ৱেষ্ট ইণ্ডিজ দলটোক। সেই চাঞ্চল্যকৰ বিজয়ৰ পাছতেই তেওঁলোকে ভাৰতলৈ এদিনীয়া খেলৰ সূচীলৈ আহিছিল আৰু তাৰে পঞ্চম তথা অন্তিমখন খেল হৈছিল গুৱাহাটীত। তাৰ আগৰ 4খন এদিনীয়া আন্তৰ্জাতিক খেলত ৱেষ্ট ইণ্ডিজ জিকিছিল আমাৰ গুৱাহাটীৰ মাটিত বা অসমৰ মাটিত, সেইখনেই আছিল প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক খেল। খেলখনত 14টা বল বাকী থাকোঁতেই ৱেষ্ট ইণ্ডিজ 6 উইকেটে জয়ী হৈছিল আৰু তাৰ 42 বছৰৰ পিছত এতিয়াহে আমি টেষ্ট ক্ৰিকেট খেল পাতিব পৰা হৈছোগে। তৃতীয়খন খেল খেলিবলৈ দক্ষিণ আফ্ৰিকা আহিছিল তাৰ 26 বছৰৰ পিছত, অৰ্থাৎ 2022 চনত। এই খেলখন কিন্তু এদিনীয়া আন্তৰ্জাতিক খেল নাছিল, এখন আছিল T20ৰ খেল। মন কৰিবলগীয়া যে এই খেলখন হৈছিল নেহেৰু ষ্টেডিয়াম নহয় বৰ্ষাপাৰা ষ্টেডিয়ামটো। তো যি নহওক, আমি এইখিনি তথ্য সাৱতি এতিয়া আমি ভাৰত আৰু দক্ষিণ আফ্ৰিকাই গুৱাহাটী মাটিত প্ৰথমখন টেষ্ট খেলিবলৈ আগবাঢ়িছে আৰু অঞ্চলটোৰ ৰাইজে যথেষ্ট আশা কৰিছে যে হিতৰ ৰদত উম পুৱাই এই টেষ্টখন ভালদৰে উপভোগ কৰিব। আমি ভাবো যে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ উইকেটে বেটছমেনকো যথেষ্ট সহায় কৰিব বা উৎসাহ যোগাব। প্ৰথম 2টা দিনত যথেষ্ট সংখ্যক ৰাণৰ আগমন ঘটে, আমি ভাবো তেতিয়া গুৱাহাটী খেলখনৰ স্বৰূপটো বেলেগ হৈ উঠিব, অন্তত কলিকতা টেষ্টতকৈ।
গুৱাহাটীৰ খেলখন উপভোগ্য এখন খেল টেষ্ট মেচ হ'ব বুলি আমি আশা কৰিব পাৰো আৰু আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দৰ্শকে এখন টেষ্ট মেচৰ সোৱাদ গেলেৰীত বহি চোৱাৰ এটা সুযোগ লাভ কৰিব।
আনহাতে কাইলৈ হ'বলগীয়া টেষ্টখনৰ বাবে গুৱাহাটীত যান বাহন চলাচলৰ বাবে বিশেষ নিৰ্দেশ জাৰি কৰা হৈছে। সেই অনুসৰি কাইলৈ পুৱা 6 বজাৰ পৰা বৰ্ষাপাৰাৰ সমীপৰ পথত বাণিজ্যিক বাহনৰ চলাচলত বাধা আৰোপ কৰা হৈছে। বিকে কাকতি পথ, একে আজাদ পথ, কুলবসুমতাৰী পথ, ভূপেন হাজৰিকা পথ, মৰা ভৰলু পথ, বিৰুবাৰী পথ, পণ্ডিত দীনদয়াল উপাধ্যায় পথ আৰু RKC পথত কাইলৈ বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব। একেদৰে লালগণেশ পথ আৰু কুলবসুমতাৰী পথো ওৱান ৱে কৰা হৈছে। অৱশ্যে জৰুৰীকালীন সেৱা, স্থানীয় লোক, বিদ্যালয় বাহনৰ চলাচলত বাধা নাথাকিব। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰি দিয়া ন্যায়িক আয়োগৰ ভিন্নজনৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়াৰ আজি অন্ত পৰে। ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া ন্যায়িক আয়োগে 3 নৱেম্বৰৰ পৰা সাক্ষ্য গ্ৰহণ কৰিছিল। আজি বিয়লি 4 বজা পৰ্যন্ত ন্যায়িক আয়োগে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বহুকেইটা দল সংগঠন তথা কেইবাগৰাকী ব্যক্তিসহ মুঠ 39খন শপতনামা তথা সাক্ষ্য গ্ৰহণ কৰে। ন্যায়িক আয়োগে 3 নৱেম্বৰৰ পৰা আজিৰ দিনটোলৈ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তথ্য দাখিলৰ বাবে সময়সীমা বান্ধি দিছিল। আজি অন্তিম দিনটোত শিলচৰৰ গৱেষক ছাত্ৰ অসীম হাজৰিকা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধি, যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, বজালীৰ এজন প্ৰাক্তন সৈনিকৰ লগতে প্ৰাঞ্জল শৰ্মা আৰু ঋতিক শইকীয়া নামৰ এজন লোকে শপতনামা দাখিল কৰে। ন্যায়িক আয়োগত আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ হৈ ৰিতম সিঙে অন্তিমখন শপতনামা দাখিল কৰে। ৰাজ্যৰ সমাজ কল্যাণ আৰু সাংস্কৃতিক গৌৰৱ শক্তিশালী কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে এখন বৈঠকত মিলিত হয়। এই বৈঠকতে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয়ৰ তৃতীয় সংস্কৰণৰ জৰিয়তে প্ৰতিটো যোগ পৰিয়ালৰ বাবে অৰুণোদয় আঁচনিৰ সুবিধা নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ৰাজ্যৰ আদালতসমূহৰ বাবে অনুষ্ঠিত কৰা লোক অধিবক্তা, অতিৰিক্ত লোক অধিবক্তা আৰু সহকাৰী লোক অধিবক্তা পদৰ ফলাফলসমূহ আজি ঘোষণা কৰে। বাছনি সমিতিৰ অনুমোদন মৰ্মে আজি গৃহ বিভাগে 26টা লোক অধিবক্তা, 87টা লোক অধিবক্তা আৰু 181টা সহকাৰী লোক অধিবক্তা পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ তালিকা প্ৰকাশ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ 10 কিলোৱাট শক্তিসম্পন্ন এফ এম ট্ৰেন্সমিটাৰটোৰ জৰুৰী মেৰামতিৰ বাবে কালিৰে পৰা ইয়াৰ প্ৰচাৰণ বন্ধ ৰখা হৈছে। বিকল্প ব্যৱস্থা হিচাপে বৰ্তমান 100 ৱাট শক্তিসম্পন্ন আন এটা ট্ৰেন্সমিটাৰৰ পৰা এফ এম মডত অনুষ্ঠানসূচী প্ৰচাৰ কৰি থকা হৈছে। গুৱাহাটীৰ নৰকাসুৰ পাহাৰত থকা আকাশবাণী আৰু গুৱাহাটীৰ আটাইকেইটা ব্যক্তিগত এফ এম ট্ৰেন্সমিটাৰৰ এণ্টেনা উন্নীতকৰণৰ বাবে অহা 24 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈ মাজনিশা 12 বজাৰ পৰা পুৱা 6 বজালৈ প্ৰচাৰণ বন্ধ কৰা হ'ব। 28 নৱেম্বৰৰ পৰা গুৱাহাটী আৰু ইয়াৰ ওচৰ পাজৰৰ শ্ৰোতাসকলে সকলো এফ এম কেন্দ্ৰৰ অনুষ্ঠানসমূহ এতিয়াতকৈ অধিক শক্তিশালী ৰূপত শুনিব পাৰিব বুলি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভিযান্ত্ৰিক শাখাৰ উপ সঞ্চালক প্ৰধানে জনাইছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
অসম চুক্তিৰ দফা ৰূপায়ণ উপ সমিতিৰ চূড়ান্ত প্ৰতিবেদন কাইলৈ মুখ্যমন্ত্ৰীক দাখিল কৰিবলৈ সাজু কৰা হৈছে। অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি মন্ত্ৰীগৰাকীয়ে আজি জনতা ভৱনৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ উচ্চপদস্থ বিষয়াসমূহৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকতে কাইলৈ দাখিল কৰিবলগীয়া প্ৰতিবেদনৰ সৈতে জড়িত বিভিন্ন বিষয় আৰু বিভাগীয় অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। কাইলৈ সন্ধিয়া 6 বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত এই আলোচনা অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত ছাত্ৰ সন্থাৰ নেতৃবৃন্দই প্ৰকাশ কৰা অনুসৰি অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত খিলঞ্জীয়া লোকসকলক সাংবিধানিক ৰক্ষা কবচ প্ৰদানৰ অৰ্থে গঠন কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ 67টা বিষয় ৰাজ্যিক মন্ত্ৰীসভাই চিনাক্ত কৰিছিল। ইয়াৰে 40টা বিষয় সম্পূৰ্ণৰূপে অসম চৰকাৰৰ আওতাত, 15টা বিষয় সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ আওতাত আৰু 12টা বিষয় কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আওতাত পৰে। ইতিপূৰ্বে ৰাজ্য চৰকাৰৰ আওতাত পৰা 38টা বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাইলৈ বাকী থকা বিষয়ত আলোচনা কৰা হ'ব। বজালী জিলাত আজি কৃষি বিভাগৰ বজালী জিলা কৃষি বিষয়াৰ এটা কাৰ্যালয় স্থাপন কৰা হয়। বজালী জিলা গঠন হোৱাৰ পাছতো জিলাখনত কৃষি বিভাগৰ কাৰ্যালয় মহকুমা পৰ্যায়তে আছিল। নকৈ স্থাপন কৰা এই কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এইদৰে কয়।
বজালী জিলা কৃষি বিষয়ৰ কাৰ্যালয় আমি আৰম্ভ কৰিছোঁ আজিৰ পৰা আৰু আমাৰ যিগৰাকী কৃষি বিষয়ৰ কাৰ্যালয় বিষয়া সুমিত্ৰ দত্ত ডাঙৰীয়াই ইতিমধ্যে দায়িত্ব গ্ৰহণ কৰিছে আৰু মই আশা ৰাখিছোঁ যে আমাৰ যিহেতু বজালী অঞ্চলৰ যদি আমি মূল অৰ্থনীতিৰ মেৰুদণ্ড যদি চাওঁ তেতিয়াহ'লে আমাৰ কৃষি আৰু কৃষক যথেষ্টখিনি ইতিমধ্যে আমাৰ কৃষকে কৰিছে। যেনেকুৱাকৈ আমাৰ 50ৰ পৰা 60 হাজাৰ লিটাৰ দুগ্ধ উৎপাদন কৰিছে, ঠিক তেনেকুৱা ধান উৎপাদনৰ ক্ষেত্ৰতো যথেষ্ট আমি স্বাৱলম্বী হৈছোঁ। এতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি সৰিয়হ উৎপাদনৰ ক্ষেত্ৰতো আমি যদি অধিক যাতে স্বাৱলম্বী আমি হ'ব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ।
এই কৃষি বিষয়ৰ কাৰ্যালয়টোত ভাৰপ্ৰাপ্ত জিলা কৃষি বিষয়া হিচাপে কৃষি বিষয়া ভূমিধৰ দত্তক দায়িত্ব অৰ্পণ কৰা হয়। আজি অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে কেইবাগৰাকীও কৃষি বিষয়া আৰু বজালী জিলা বিজেপিৰ বহুকেইগৰাকী বিষয়ববীয়া তথা কৰ্মচাৰীও উপস্থিত থাকে। দৰং জিলাৰ বিভিন্ন বিভাগৰ অৱসৰপ্ৰাপ্ত ব্যক্তিসকলৰ অমীমাংসিত হৈ থকা পেঞ্চনৰ কামসমূহ নিষ্পত্তি কৰাৰ বাবে জিলায়ুক্তৰ কাৰ্যালয়ত আজি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। 2025 চনৰ অডিট সপ্তাহৰ অংশ হিচাপে বৃহস্পতিবাৰে অনুষ্ঠিত এই সভাত গুৱাহাটীৰ মহাগাণনিক কাৰ্যালয়ৰ উপগাণনিক বিষয়াৰ নেতৃত্বত সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। সভাত অৱসৰপ্ৰাপ্ত বিভিন্ন লোকৰ মহাগাণনিক কাৰ্যালয়ৰ পৰা ঘূৰি অহা পেঞ্চন আৰু ভৱিষ্যনিধিৰ নিষ্পত্তি নোহোৱা বিষয়সমূহ পৃথকে পৃথকে পৰ্যালোচনা কৰি সমাধান কৰাৰ ব্যৱস্থা কৰা হয়। এই পদক্ষেপে অৱসৰপ্ৰাপ্ত লোকসকলক যথেষ্ট সকাহ দিয়াৰ লগতে ক্ষিপ্ৰতাৰে অমীমাংসিত বিষয়সমূহ সমাধান হোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে। জিলা জনসংযোগ বিভাগে এটা বিবৃতিৰ জৰিয়তে এই কথা জনাইছে। অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ তত্বাৱধানত আজি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমাৰোহ অনুষ্ঠিত হয়। মাজুলী মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই সমাৰোহত বিজ্ঞানৰ আৰ্হি, আকস্মিক বক্তৃতা, চিত্ৰাংকন আৰু ধাৰণাৰ প্ৰতিযোগিতাত ইতিমধ্যে খণ্ড পৰ্যায়ত নিৰ্বাচিত 40 জনৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ অন্তত জিলা পৰ্যায়লৈ নিৰ্বাচিত হোৱা ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়।
সাতষষ্ঠি সংখ্যক আকাশবাণী সংগীত সন্মিলন কাইলৈ গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। সন্ধিয়া 6 বজাত আৰম্ভ হ'বলগীয়া এই সন্মিলনত বিখ্যাত শিল্পী মনোজ বৰুৱাই ভায়লিন বাদন আৰু গোৱালপৰীয়া লোকগীতৰ শিল্পী জবা চক্ৰৱৰ্তীয়ে লোকগীত পৰিৱেশন কৰিব। ঐতিহ্যমণ্ডিত ভাৰতীয় সংগীতধাৰাক বিশেষকৈ শাস্ত্ৰীয় সংগীত, লঘু শাস্ত্ৰীয় আৰু লোকসংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে প্ৰচাৰ ভাৰতীৰ উদ্যোগত 1954 চনৰে পৰা দেশৰ বিভিন্ন স্থানত আকাশবাণী সংগীত সন্মিলনৰ আয়োজন কৰি আহিছে। সাম্প্ৰতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি? বৰ্তমান সময়ত ৰাজ্যৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰিৱেশ কেনে? এনে কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰি বাতৰি বিভাগে কাইলৈ নিশা 8:02 বজাত প্ৰচাৰ কৰিব এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান। এই অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য আনিচুজ্জামান, অধিবক্তা তথা সমাজকৰ্মী কৈলাশ চন্দ্ৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ জিলা সদৰ হামৰেণত অৱস্থিত ঐতিহ্যমণ্ডিত হামৰেণ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আজি আধাৰশিলা স্থাপন কৰা হয়। বৈঠালাংচু সমষ্টিৰ বিধায়ক ৰূপ সিং তেৰহণে আধাৰশিলা স্থাপন কৰে। গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অন্তৰ্গত 7,20,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই বিদ্যালয় ভৱনটোত শিক্ষাৰ্থীৰ বাবে অত্যাধুনিক সা সুবিধা উপলব্ধ হ'ব বুলি বিধায়ক ৰূপ সিং তেৰঙে জনাইছে। জিলা সদৰ হামৰেণৰ একমাত্ৰ ইতিহাস প্ৰসিদ্ধ এই বিদ্যালয়খনিৰ নতুন ভৱনে শিক্ষাৰ ক্ষেত্ৰত অন্য এক মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। বিটিচিৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য প্ৰকাশ বসুমতাৰীয়ে আজি তামোলপুৰৰ সমাজ কল্যাণ বিভাগত ওৱান ষ্টপ নামৰ এটা কাৰ্যালয় গৃহ উন্মোচন কৰে। ইয়াৰ পাছতে শ্ৰী বসুমতাৰীয়ে নাগৰিজুলিৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় পৰিদৰ্শন কৰি বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰি বিভিন্ন অভাৱ অভিযোগৰ বুজ লয়। তামোলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে প্ৰকাশ বসুমতাৰীৰ এই ভ্ৰমণকালত তেওঁক সংগ দিয়ে। 27 নৱেম্বৰৰ পৰা গুৱাহাটীত উত্তৰ পূব পেৰা ক্ৰীড়া সমাৰোহৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হ'ব। এই ক্ৰীড়া সমাৰোহত উত্তৰ পূবৰ 8খন ৰাজ্যৰ প্ৰায় 700 এথলীট আৰু ক্ৰীড়া কৰ্মকৰ্তাই অংশগ্ৰহণ কৰিব। 3দিনীয়াকৈ হ'বলগীয়া ক্ৰীড়া সমাৰোহখনৰ উদ্বোধনী অনুষ্ঠান 27 নৱেম্বৰত সৰুসজাইত থকা অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব। ভাৰতীয় পেৰা অলিম্পিক সংস্থাৰ অধীনত অসম পেৰা অলিম্পিক সংস্থাই আজি এখন সংবাদমেল আয়োজন কৰি এই ক্ৰীড়া সমাৰোহখনৰ কথা প্ৰকাশ কৰে। এই ক্ৰীড়া সমাৰোহত এথলেটিক্স, বেডমিণ্টন, বেচিয়া, দবা, সাঁতোৰ আৰু টেবুল টেনিছ এই 6টা শিতানত খেল অনুষ্ঠিত হ'ব। আজি যোগীজান ব্লকৰ অন্তৰ্গত শিক্ষাখণ্ডৰ টিচিং লাৰ্ণিং মেটেৰিয়েল চমুকৈ TLM প্ৰদৰ্শনীৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। হোজাই চহৰ নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত TLMৰ প্ৰদৰ্শনী প্ৰতিযোগিতাখনত যোগীজান ব্লকৰ অন্তৰ্গত শিক্ষাখণ্ডৰ 39 মণ্ডলৰ বিদ্যালয়সমূহে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা 6গৰাকী শিক্ষকক উন্নতমানৰ প্ৰদৰ্শনৰ বাবে পুৰস্কৃত কৰা হয়। গুৱাহাটীৰ বৰ্ষাপাৰাত কাইলৈৰ পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া টেষ্টৰ বাবে অসম ক্ৰিকেট এছ'চিয়েচনৰ প্ৰস্তুতি সম্পূৰ্ণ। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ন্যায়িক আয়োগৰ বিভিন্ন দল, সংগঠন তথা ব্যক্তিৰ শপতনামা আৰু সাক্ষ্য গ্ৰহণৰ আজি অন্ত। কাইলৈ দাখিল কৰা হ'ব অসম চুক্তিৰ দফা ৰূপায়ণ উপ সমিতিৰ চূড়ান্ত প্ৰতিবেদন। আৰু গুৱাহাটীত 27 নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ উত্তৰ পূব পেৰা ক্ৰীড়া সমাৰোহৰ দ্বিতীয় সংস্কৰণৰ আয়োজন। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।